Good evening. Itu Akashwani Kohima. Samlaga khobor puri asim konglongla. Pohila headlines. National Sports Award 2024 de Janai Nagaland para athlete Hokato Hotoshi Simalokoti Arjuna Award di dibelase. India bra Myanmar lokoti idolaka 9 kilometer upor simonalaga fencing kuriatu khatam hoise. Bhopal gas tragedy hua pasudi 40 sal thaki gana Yunnan Carbide Factory ba toxic waste to bachap lokoti dispose kuri di ase aro Naharbari area Dimapur de bishi dangor joy ghatna hoi gana bishi manolaga ghor khan cholai dise. Itia pura khobor. National Sports Awards to aji janai dise World Chess Champion D Kukesh Paris Olympics the double medalist Manu Bhakar, Indian hockey team captain Harmanpreet Singh aro Paris Paralympics the gold medalist Praveen Kumar Khan lokoti Major Dhyan Chand Khel Ratna award to dibelase 32 khilariya khan lokoti Arjuna award dibelase veteran athlete Sucha Singh aro veteran para swimmer Morali Kant Bitkar Khan Lokoti Archana Awards Lifetime to Dibulase. Dusura Awards the Drone Acharya Award to Coaching Karone, Rashtriya Khel Purhatsan Puraskar Aro Malana Abdul Kalamaza Trophy to Sobse Ucha Performing University Karone Milagina Dibulase. President Draupadi Murmupra Awards to Rashtrapati Bhavanti Idukornik the Khas Function to Idu Mohena 17 Tarik Jorkar Kurigina Dibulase. Nagaland para athlete Hokato Hotoshi Simhalokoti Sports Aro Games 2024 de Bishi Bhal Performance Korea Karni Arjuna Award to Dibelase 32 Kilari Akan Machuti Taibhi Milaikena Arjuna Award Karni Chuneloise Jondo India de Dusrawala Sobse Ucha Sporting Honor Ase Sri Simabra Paris Paralympics 2024 de Shotpoti Bronze Medal Jitigena Kisadu Banai Digena Nagaland Bra Sobse Pohla Athlete Hoigena India Karni Paralympic Medal Iktadu Jitibuli de Se Akashwani News Kohima Lokoti Aji Samkutha Kore Bishi Khushi Thakya Sri Simabra Koise Ekta Khilariya Hisabi Arjuna Award Jitibuli Do Talaka Sobse Dangor Supna Thakise Tarpora Koise Ki Sports Do Ekta Profession Hisabi Uthai Diya Pasot Talaka Bhavana Do Arjuna Award Kamyab Hoboli Aro Olympics Day Ekta Medal Jitibuli Do Thakise Tarpora Khushi Janai Dise Ki Talaka Sobse Pohila Bar Paralympics Day Ekta Medal Jitibuli Parisi Jondobra Arjuna Award Jitibuli Talaka Supna Do Pura Kore Dise Sri Sima Bra Koise Ki Talaka Dusra Goal Do 2028 Paralympics Los Angeles de sobse bhal hoi gena khel ratna garni bhavana do rakhi ase Paralympic medalist Brabi, now Jawan Khan Lokote, Nijur Sopna Kitia Bi Naharaikina, key field di Hoilibi, Sopsi Balkarni Koshis Koribuli Monotai de Se, Sri Simabra, Tai Khan Lokote, Nijur Kamia per Galti Brahikibuli, Aro, Eto experience Kado Nijur Sopna Kamia Poboli, Asol Dorkar Sibili Koi Se. Hokato Hotoshi Simado, Nagaland ba Dusrola Manohikina Sal 2013 di Chakravalo Sorhopasuti Arjuna Award to Pawole Ase. India bra Fencing banai thakya do Myanmar lokoti idolaka simona laka 9 kilometer upor do khatam hoisi aru rasta di fence dhalia kam tu jari jai ase. Fencing do Mori Manipur dibi kori sibili Yunnan Home Ministry ba olop akot samoy di publish kori da ekta report ti koise. 21 কিলোমিটার নিচিনা ফেন্সিং আৰু ৰাস্তা বনাবলৈ কামটো বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন লগতে যোৱা চাল ফেব্ৰুৱাৰী দি দিছে। দেশ পৰা 1643 কিলোমিটাৰ লম্বা সীমানাটো ম্যানমাৰ লগতে থাকি আছে যন্তবা অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম পাৰ কৰি আছে। মিনিষ্ট্ৰী বা কৈছে কি পুৰা ডিষ্টেঞ্চ পৰা 1472 কিলোমিটাৰ সীমানালাকা ডিমাৰ্কেশ্যনটো খতম হৈছে। অৰুণাচল প্ৰদেশ আৰু মণিপুৰত এটা হাইব্ৰিড ছাৰ্ভেলেঞ্চ ছিষ্টেম লগা দুইটা পাইলট প্ৰজেক্টছ এতিয়া কনষ্ট্ৰাকশ্যন কামটো জাৰি যায় আছে। আকাশবাণী কহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক্সেণ্ডেলছ, AIR নিউজ এলাৰ্টছ দি আৰু AIR আণ্ডাৰস্কৰ কহিমা দি ফলো কৰিবি। আপুনি খান বা এইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমাৰ পৰা ভি শুনিবলৈ পাব। ৱেলকাম বেক। আপুনি খান চাম লগা খবৰ শুনি আছে। নাহাৰবাৰী এৰিয়া ডিমাপুৰ দি আজি ফুজৰ বেছি ডাঙৰ যজ্ঞ ঘটনা হৈ কিনা বেছি মানুহখন ঘৰ নাথাকীয়া হৈ যাইছে আৰু ধন বস্তুখন লাখ লাখ টকা দামটো নষ্ট হৈ যাইছে। খবৰ হিচাপ দি জয়টো ফুজৰ দাস বাজি আধা নিচিনা দি ওলাই যায় কিনা দোচো নিচিনা ঘৰখন চলাই দিছে। ইটো ৰিপৰ্ট দিয়া সময় ডাক্তি কোনো জীৱন লোকচান কৰিয়ালগা খবৰ থাকি নাই। ফায়াৰ টেণ্ডাৰ্ছ খান ৱেষ্ট চেণ্ট্ৰেল আৰু চুমুকডিমা ষ্টেচন পৰা আহি কেনে জুইটো নাপাৰিছে। ফায়াৰ ডিপাৰ্টমেণ্ট অফিচিয়েলছ পৰা কৈছে কি ঘটনাটো কেনেকৈ চুৰু কৰিছে আৰু নোকচানখনটো এতিয়া তাক কিমান হৈছে এইটো জানিবলৈ পৰা নাই। পূৰা জানকাৰীৰ কাৰণে ৰখি থাকি আছে। মাটিয়া প্ৰদেশটি টক্সিক ৱেষ্টটো এতিয়া নচলাই কিনে থাকিয়া ইউনান কাৰ্বাইড ফেক্টৰীৰ পৰা উঠাই কিনা পিতাম্বৰ ফালে শ্বিফ্ট কৰি দিছে। যন্ত ভূবাল গেছ ট্ৰাজেডি পাছতে 40 নিচিনা থাকি কিনা কৰি আছে। বেছি টক্সিক মেটেল আইচচাইনেট গেছটো ইউনিয়ন কাৰ্বাইড পেষ্টিচাইড ফেক্টৰীৰ পৰা 1984 ডিচেম্বৰ 2-3 তাৰিখ লগা ৰাতি দি লিক হৈ কিনা কমচে কম 5479 মানুহখন লগা জীৱন নাকচান কৰি দিছে আৰু হাজাৰ হাজাৰ মানুহখন বেছি ছিৰিয়াছ আৰু দেৰি ডাক হেল্থ ইছ্যুজ হ'বলৈ দিছে। আমি খান লগা কৰেছপণ্ডেণ্ট খবৰ বা বেছি জানকাৰী শুনিবলৈ পাব।
Shifting of toxic waste from Bhopal's Union Carbide factory was started last night at around 9 PM and 12 containers carrying 337 metric ton of waste left for Pithampur near Indore. The waste was sent to Pithampur by creating tight security and a 250 kilometers long green corridor. There were police vehicles in front and behind the containers. This chemical waste of Union Carbide will be burnt in Pithampur's Ramki Enviro company. The High Court had given instructions to remove this toxic waste by 6 January. The government has to present a report in this regard in the High Court tomorrow. Sanjeev Sharma, Akashvani News, Bhopal.
দিল্লী পুলিচ পৰা একটা গেং লগতে ধৰিছে জন খান পৰা বাংলাদেশী মানুহখন লগত নিম নহৈ কেনে ইমিগ্ৰেশ্যন কৰিয়া দি চামিল থাকিছে। দুইটা বাংলাদেশী মানুহ আৰু দুইটা ইণ্ডিয়ান ফেচিলিটেটৰ্ছ খানো গ্ৰেপ্তাৰ কৰিছে। এটা প্ৰেছ কনফাৰেন্সি কথা কৰি জইণ্ট CP ছাউথ দিল্লী সঞ্জয় কুমাৰ জৈন পৰা কৈছে 12টা বাংলাদেশী স্কানো যোৱা এক মহিনা সময় দি ৱাপাছ পঠাই দিছে। তাৰ পৰা কৈছে কি বাংলাদেশী মানুহখন বা দুৰ্গাপুৰ বাংলাদেশ লাগা ৰাস্তাৰ পৰা আহি কেনে বাঘমাৰা মেঘালয়া পুঞ্জিছে। শ্ৰী জৈন পৰা কৈছে কি গ্ৰেপ্তাৰ কৰিয়া মানুহখন পৰা নকলি ডকুমেণ্টছটো থকাপলি ৱেবছাইট পৰা বনাই কিনে বাংলাদেশী মানুহখন লগত নিয়ম নহৈ কিনে দেশ দি বহি বুলি দি থাকিছে।
बांग्लादेशी इमिग्रेंट को लाने वाला रैकेट बस्ट किया है। इससे पहले 2 रैकेट बस्ट किए गए थे। इस रैकेट में हमने अब तक 2 बांग्लादेशी और 2 इंडियन लोगों को गिरफ्तार किया है। 2 बांग्लादेशी जो हैं वो हस्बैंड वाइफ हैं, जिनका नाम बिलाल हुसैन और संजय खान है। इसके अलावा 2 हमने जो इंडियन पकड़े हैं उसमें एक नाम अमीनुल इस्लाम है जो मेघालय असम का रहने वाला है और दूसरा आशीष मेहरा जो गुड़गांव का रहने वाला है।
ইউনিয়ন মিনিষ্ট্ৰী ফৰ ইনফৰমেশ্যন আৰু ব্ৰডকাষ্টিং, ৰেলৱেজ আৰু ইলেক্ট্ৰনিক্স আৰু ইনফৰমেশ্যন টেকনলজি অশ্বিনী বৈষ্ণৱা আহিয়াকালি গুৱাহাটী দি যায় কিনা কিছুমান প্ৰজেক্টছ কাম খোলাই কিনা ডেডিকেট কৰি দিবলৈ আছে। ফুজৰ দি ইউনিয়ন মিনিষ্ট্ৰী বা 3টা ট্ৰেইনছ কাম গুৱাহাটী নিউ লক্ষীমপুৰ জান শতাব্দী এক্সপ্ৰেছ, নিউ বঙাইগাঁও গুৱাহাটী পেছেঞ্জাৰ ট্ৰেইন আৰু তিনিচুকীয়া নাহাৰলাগন এক্সপ্ৰেছ চুৰু কৰি দিব আৰু গুৱাহাটী দি ৰোড অভাৰ ব্ৰিজটো ডেডিকেট কৰি দিবলৈ আছে। পাছতে ইউনিয়ন মিনিষ্ট্ৰী বা কোকৰাঝাৰ FM ষ্টেচনটো গুৱাহাটীৰ পৰা ভাৰ্চুৱেলি খোলাই দিবলৈ আছে। তাৰ পৰা নেশ্যনেল ইনষ্টিটিউট অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি গুৱাহাটীটো বি ভাৰ্চুৱেলি চুৰু কৰি দিবলৈ আছে। দিন দি শ্ৰী বৈষ্ণৱ পৰা টাটা চেমি কণ্ডাক্টৰ ইউনিট জাকি ৰোড মৰিগাঁও ডিষ্ট্ৰিক্ট দি যায় কিনা নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে প্ৰজেক্টছ গুৱাহাটী লগা ৰিভিউ কৰিবলৈ আছে। খবৰ শেষ দি হেডলাইনছ দুবাৰ জনাই দি আছে। নেশ্যনেল স্পৰ্টছ এৱাৰ্ড 2024 জনাই দিছে নাগালেণ্ড পাৰা এথলীট হোকাটো হতোজি সীমা লগতে অৰ্জুনা এৱাৰ্ডটো দিবলৈ আছে। ইণ্ডিয়াৰ পৰা ম্যানমাৰ লগতে এইটো লগা 9 কিলোমিটাৰ ওপৰ সীমনা লগা ফেঞ্চিং কোৰিয়াটো খতম হৈছে। ভূপাল গেছ ট্ৰাজেডি হোৱাৰ পাছতে 40 সাল থাকি কিনা ইউনিয়ন কাৰ্বাইড ফেক্টৰীৰ পৰা টক্সিক ৱেষ্টটো বাজাব লগতে ডিছপ'জ কৰি দি আছে আৰু নাহাৰবাৰী এৰিয়া ডিমাপুৰে বেছি ডাঙৰ জয় ঘটনা হৈ কিনা বেছি মানুহখন ঘৰ জ্বলাই দিছে। আৰু আজি ৰাতি লগা নাগামিজ খবৰ ইমান দি শেষ কৰি আছে। শুনি থাকিবি আহিয়াকালি ফুজত 7:25 নাগামিজ খবৰ আনি দিবলৈ আছে। শুনি থাকিয়া চব কাৰণেই ভাল ৰাতি হবি।